যোহন অধ্যায় 4। প্ৰভুৱে যেতিয়া জানিলে যে যীশুৱে যোহনতকৈ বেছি খ্ৰীষ্ট কৰি বাপটাইজ কৰিছে বুলি ফৰিচীবিলাকে শুনিলে, কিন্তু যীশুৱে নিজে বাপটাইজ নকৰিলে, তেওঁ শিষ্যবিলাকে কৰিলে, তেতিয়া তেওঁ যিহুদিয়া এৰি আকৌ গালিললৈ গ'ল। তাতে তেওঁ চমৰীয়া দেশেদি যাব লগা হ'ল। সেইকাৰণে য়াকুবে তেওঁৰ পুতেক যোচেফক যি মাটি এডোখৰ দিছিল তাৰ ওচৰৰ চমৰীয়াৰ চুখৰ নামৰে এখন নগৰলৈ তেওঁ গ'ল। সেই ঠাইতে যাকুবৰ নাদ আছিল। তাতে প্ৰায় 6 বজাৰ সময়ত যীশুৱে যাত্ৰা কৰি কৰি শ্ৰান্ত হৈ সেই নাদৰ দাঁতিত বহিল আৰু তালৈ চমৰীয়াৰ তিৰোতা এজনী পানী তুলিবলৈ আহিল। যীশুৱে তেওঁক ক'লে,
মোক অলপ পানী খাবলৈ দিয়া,
কিয়নো তেওঁৰ শিষ্যবিলাকে খোৱা বস্তু কিনিবলৈ নগৰলৈ গৈছিল। তাতে সেই চমৰীয়া তিৰোতাই তেওঁক ক'লে,
তুমি যিহুদী মানুহ হয়ো মই চমৰীয়া তিৰোতাৰ হাতে কেনেকৈ পানী খাব খুজিছা?
কিয়নো চমৰীয়া মানুহে সৈতে যিহুদীবিলাকৰ একো ব্যৱহাৰ নাই। যীশুৱে উত্তৰ দি তেওঁক ক'লে,
ঈশ্বৰৰ দান কেনে আৰু তোমাৰ আগত মোক পানী খাবলৈ দিয়া বুলি খোজাজন বা কেনে, ইয়াক জনা হলে তুমি তেওঁক খুজিলাহেঁতেন আৰু তেওঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।
সেই তিৰোতাই তেওঁক ক'লে,
হে মহাশয়, তুলিবলৈ আপোনাৰ পাত্ৰ নাই, নাদু দ, তেন্তে সেই জীৱনময় পানী ক'ৰ পৰা পায়? যিজনে আমাক এই নাদ দিলে আৰু নিজে পু জি গৰু চাক আদিয়ে সৈতে তাৰ পৰা পানী খাইছিল, সেই আমাৰ ওপৰ পিতৃ যাকোবতকৈ আপুনি মহান নে?
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব, কিন্তু মই যি পানী দিম তাক যিকোনোৱে খায় তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ'ব।
সেই তিৰোতাই তেওঁক ক'লে,
হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ নাহো, এই নিমিত্তে সেই পানী মোক দিয়ক।
তাতে যীশুৱে তেওঁক ক'লে,
যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ।
সেই তিৰোতাই উত্তৰ দি তেওঁক ক'লে,
মোৰ স্বামী নাই।
যীশুৱে তেওঁক ক'লে,
মোৰ স্বামী নাই, এই কথা ভাল কলা, কিয়নো তোমাৰ স্বামী 5 জন হৈ গ'ল আৰু এতিয়া যিজন আছে তেওঁ তোমাৰ স্বামী নহয়, এই কথা স্বৰূপ কলা।
তাতে সেই তিৰোতাই তেওঁক ক'লে,
হে মহাশয়, মই দেখিছো আপুনি এজন ভাওবাদী, আমাৰ পিতৃসকলে এই পৰ্বতত ভজনা কৰিলে, কিন্তু আপোনালোকে কয় য'ত মানুহে ভজনা কৰা উচিত সেই ঠাই জেৰুচালেম নগৰত আছে।
যীশুৱে তেওঁক ক'লে,
হে নাৰী, মোক বিশ্বাস কৰা, যিকালত তোমালোকে এই পৰ্বতত নাইবা জেৰুচালেম নগৰত পিতৃৰ ভজনা নকৰিবা, সেই কাল আহিছে। তোমালোকে যিহক নাজানা তাৰ ভজনা কৰা আৰু যিহক জানা তাৰ ভজনা কৰোঁ, কিয়নো যিহুদী লোকৰ মাজৰ পৰাই পৰিত্ৰাণ হয়, কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যৰে প্ৰীতিৰ ভজনা কৰিব এনে কাল আহিছে, এতিয়াও হৈছে, কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগে।
সেই তিৰোতাই তেওঁক ক'লে,
মচিহ, যিজনক খ্ৰীষ্ট বোলে আহিব তাক মই জানো, সেইজন আহিলে আমাক সকলো কথা জনাব।
যীশুৱে তেতিয়া ঘোষণা কৰিলে,
তোমাৰে সৈতে কথা বাৰ্তা হোৱা ময়ে সেইজন।
এনেতে তেওঁৰ শিষ্যবিলাকে আহি তেওঁক তিৰোতা মানুহে সৈতে কথা বাৰ্তা হোৱা দেখি বিস্ময় মানিলে। তথাপি আপুনি কি খুজিছে বা কি কাৰণে তেওঁৰে সৈতে কথা বাৰ্তা হৈছে এইবুলি কোনেও নুসুধিলে। তেতিয়া সেই তিৰোতাই কলহ থৈ নগৰৰ ভিতৰলৈ গৈ মানুহবিলাকক ক'লে,
মই যি যি কৰিলো সেই সকলোকে মোক ক'লে, এনে এজন মানুহক আহি চোৱা হওক, তেওঁনো খ্ৰীষ্টনে?
তাতে তেওঁবিলাক নগৰৰ পৰা ওলাই তেওঁৰ ওচৰলৈ আহিব ধৰিলে। এনেতে শিষ্যবিলাকে তেওঁক বিনতি কৰি ক'লে,
ৰবি, আপুনি ভোজন কৰক।
কিন্তু তেওঁলোকক ক'লে,
তোমালোকে যিহক নাজানা মোৰ এনে আহাৰ খাবলৈ আছে।
তাতে শিষ্যবিলাকে পৰস্পৰে কোৱাকুই কৰিলে,
খাবলৈ এওঁক কোনোবাই কিবা আনি দিলে নেকি?
যীশুৱে তেওঁলোকক ক'লে,
মোক পঠোৱাজনাৰ ইচ্ছা পালন কৰা আৰু তেওঁৰ কাৰ্য সিদ্ধি কৰাই মোৰ আহাৰ, আৰু 4 মাহ হলে ধান দাবৰ সময় হ'ব, এই কথা তোমালোকে নোকোৱানে? চোৱা, মই তোমালোকক কওঁ, তোমালোকৰ চকু তুলি পথাৰলৈ চোৱা। এতিয়াও দাবলৈ বগা হৈছে, আৰু যিজনে তাই সেইজনে বেছ পায় আৰু অনন্ত জীৱনলৈ হহ চপায়। তাতে ধান বওঁতা আৰু ধান দাওঁতা এই দুয়ো একেলগে আনন্দ কৰে, কিয়নো এজনে বয় আনজনে দায়, এই কথা ইয়াত স্বৰূপকৈ খাটিছে। যিহত তোমালোকে শ্ৰম কৰা নাই, তাক দাবলৈ তোমালোকক পঠালো। আনবিলাকে শ্ৰম কৰিলে আৰু তোমালোক তেওঁবিলাকৰ শ্ৰমতেই সোমাইছা।
পাছে মই যি যি কৰিলো সেই সকলোকে তেওঁ মোক কলে। এৰে সাক্ষ্য দিয়া, সেই তিৰোতাৰ কথাৰ কাৰণে সেই নগৰৰ অনেক চমৰীয়া মানুহে তেওঁক বিশ্বাস কৰিলে। এতেকে সেই চমৰীয়া মানুহবিলাক তেওঁৰ ওচৰলৈ আহিলত তেওঁবিলাকৰ লগত থাকিবলৈ তেওঁক মিনতি কৰিলে, আৰু তেওঁ তাতে দুদিন থাকিল। তেওঁৰ কথাৰ কাৰণেও আৰু বহুত মানুহে বিশ্বাস কৰি সেই তিৰোতাক কলে,
এতিয়া তোমাৰ কথাৰ কাৰণে বিশ্বাস কৰো এনে নহয়, কিয়নো আমি নিজে শুনিলো আৰু জানো যে এওঁ স্বৰূপেই জগতৰ ত্ৰাণকৰ্তা।
সেই দুদিনৰ পাছত তেওঁ তাৰ পৰা গালিললৈ গ'ল, কিয়নো নিজ দেশত ভাৱবাদীৰ মৰ্যাদা নাই বুলি যীশুৱে নিজেই সাক্ষ্য দিছিল। এতেকে তেওঁ গালিললৈ আহিলত গালিলীয়া মানুহবিলাকে তেওঁক গ্ৰহণ কৰিলে, কাৰণ জিৰচালেমত পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল সেই সকলোকে তেওঁবিলাকে দেখিছিল, কিয়নো তেওঁবিলাকো সেই পৰ্বলৈ গৈছিল। গালিলৰ কান্না নগৰত য'ত তেওঁ পানীকে দ্ৰাক্ষাৰস কৰিছিল তালৈ তেওঁ আকৌ আহিল। তেতিয়া যাৰ পুত্ৰ কফৰ নাহুম নগৰত নৰিয়া পৰি আছিল এনে কোনো এজন ৰাজমেলুৱে যিহুদিয়াৰ পৰা গালিললৈ যীশু অহাৰ বাৰ্তা শুনিলে। তেওঁৰ ওচৰলৈ আহি তেওঁ যেন গৈ তেওঁৰ পুত্ৰক সুস্থ কৰে এনে মিনতি কৰিবলৈ ধৰিলে, কিয়নো সি মৰমৰো হৈছিল। তাতে যীশুৱে তেওঁক কলে,
চিন আৰু অদ্ভুত লক্ষণ নেদেখিলে তোমালোকে যে বিশ্বাস কৰিবা এনে কোনোমতেও নহয়।
সেই মেলুৱে তেওঁক কলে,
হে প্ৰভু, মোৰ ল'ৰাটি নৌমৰতে আহক।
যীশুৱে তেওঁক কলে,
যোৱা, তোমাৰ ল'ৰা বাচিল।
যীশুৱে যি কথা তেওঁক কলে সেই মানুহে তাকে বিশ্বাস কৰি গুচি গ'ল। পাছে যাওঁতে যাওঁতেই তেওঁৰ দাসবোৰে তেওঁক লগ পাই তেওঁৰ ল'ৰা যে বাচিল ইয়াৰে বাৰ্তা দিলে। তেতিয়া তেওঁ সিহঁতক সুধিলে,
সি কেতিয়াৰ পৰা ভাল হ'বলৈ ধৰিলে?
তাতে সিহঁতে তেওঁক কলে,
কালি 7 বজাৰ সময়ত তেওঁৰ জ্বৰ এৰিলে।
সেই মুহূৰ্ততে যীশুৱে যে কৈছিল তোমাৰ ল'ৰা বাচিল, বাপেকে তাকে জানি নিজে আৰু ঘৰৰ সকলোৱে বিশ্বাস কৰিলে। যীশুৱে যিহুদিয়াৰ পৰা গালিললৈ গৈ আকৌ দ্বিতীয় আচৰিত চিন দেখুৱালে।